If you've been hurt by a truck, you can call Colombo Law 24/7 and we'll be there to make sure you're taken care of. When someone is hurt by a truck, Colombo Law is the law firm people call to get answers. Hurt by a truck? Call Colombo Law.
Red FM Love Story. Love Story. RJ Pahir Huide.
Namaskar. Super Hits 93.5 Red FM Out. Homo Hubel Weekend Special Show. Red FM Love Story. আৰু এটা নতুন লাভ ষ্টৰি লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজিও এখন চিঠি হাতত লৈছোঁ আৰু এই চিঠিখন খুব বেছি স্পেচিয়েল আৰু ইণ্টাৰেষ্টিং এইকাৰণেই কাৰণ চিঠিখনৰ যিটো প্ৰেম কাহিনী শ্বেয়াৰ কৰিছে সেয়া বহুত বেছি পুৰণি। তেওঁৰ এতিয়া বিয়াও হ'ল, দুটা সন্তানো আছে, লগতে তেওঁ আৰ্মিত পোষ্টিং। গতিকে সেইবাবে আজিৰ চিঠিখন অতিকৈ বেছি স্পেচিয়েল। চিঠিখন পঠিয়াইছে অৰূপ ওৰাঙে আৰু তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে মোৰ ভালপোৱা মাথো তোমাৰ বাবে। গতিকে আপুনি সাজু হৈ যাওক আজি প্ৰেমৰ জাৰ্ণিৰ বাবে। আৰম্ভ কৰিছোঁ আজিৰ চিঠি। মৰমৰ পাহিবা, চিঠিৰ আৰম্ভণিতে আপোনাক আৰু ৰেড এফ এমৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক মৰম যাচিলোঁ। পাহিবা, আপোনাৰ অনুষ্ঠান লাভ ষ্টৰী শুনি শুনি নিজকে বান্ধি ৰাখিব নোৱাৰিলোঁ। অনুষ্ঠানটিৰ প্ৰতিটো ষ্টৰী সঁচাই ভাল লগা, তাতোকৈ ভাল লগা আপোনালোকৰ প্ৰতিটো ষ্টৰীত নাটকীয় ৰূপ দিয়া আৰু আপোনাৰ সুৱদি সুৰীয়া মাত। পাহিবা, মই নিয়মীয়া শ্ৰোতা নহ'লেও প্ৰায়ে ইউটিউবৰ দ্বাৰা শুনো। হাই পাহিবা, মই অৰূপ ওৰাং, ঘৰ বিশ্বনাথ চাৰিআলিত। বৰ্তমান মই ইণ্ডিয়ান আৰ্মিত জব কৰোঁ, কৰ্মসূত্ৰে এতিয়া শ্ৰীনগৰত আছোঁ। পাহিবা, বহুদিন লিখা মেলা কৰা নাই, সেয়েহে ক'ৰবাত বানান আৰু বাক্যৰ গাঁথনি ভুল হ'ব পাৰে। আশা কৰোঁ আপুনি সেইকণ শুধৰাই পঢ়িব। পাহিবা, মোৰ লাভ ষ্টৰীলৈ বহু বছৰ পিছুৱাই যাব লাগিব, চন 2003 অক্টোবৰ মাহ। সেই সময়ত নতুনকৈ কলেজত এডমিশ্যন লৈছিলোঁ। আমাৰ কলেজখনৰ নাম ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, THB কলেজ। কলেজখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ৰাস্তাৰ দুয়োকাষে থকা নাহৰ গছবিলাকে সকলো ছাত্ৰ ছাত্ৰীকে মন আকৰ্ষণ কৰে। নতুন কলেজ, নতুন পৰিৱেশ। নতুন পৰিৱেশৰ লগত খাপ খাবলৈ প্ৰথমে অলপ প্ৰব্লেম হৈছিল, তাৰ পাছত লাহে লাহে ভাল লগা হ'ল। নতুন বন্ধু বান্ধৱী বুলিবলৈ বিশেষ নাছিল, মাত্ৰ 2-3 জন, তাকো মাজে মাজে অলপ সময়হে লগ পাওঁ। সকলো নিজক লৈ ব্যস্ত। এমাহমান তেনেকৈয়ে পাৰ হৈ গ'ল। আমি যিখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা গৈছিলোঁ তাৰ পৰা ছাত্ৰ 10-12 জনমান আহিছিলে একেখন কলেজতে। তাৰ কেইজনমান নিয়মীয়া আছিল আৰু আন কেইজনমান অনিয়মীয়া আছিল। তাৰে এজনী ছোৱালী আছিলে মামু। এদিন তাই অফ পিৰিয়ডত মোক মাতিছিল। তাইৰ লগত আৰু 2 ছোৱালী আছিলে, ৰঞ্জিতা আৰু জুলি।
হাই অৰূপ, কি খবৰ?
অ' হাই মামু, বঢ়িয়া।
কি হে, তুমি দেখোন চিনি পায়ো মাত দিব নোখোজা নে ছোৱালী মাতিবলৈ লাজ কৰিছা?
এই তেনেকুৱা নহয়, এই অলপ ব্যস্ত থকাৰ কাৰণে আছিলে এনেকুৱা।
অ' ঠিক আছে, দেখিলে মাতিবা।
কিয় নামাতিম?
বাই বাই।
বাই।
সেইদৰে অলপ সময় কথা বতৰা পতাৰ পাছত সকলোৱে ক্লাছৰ ফালে গতি কৰিলোঁ। সময় আগবাঢ়ি গ'ল, সকলো নিজৰ নিজৰ পাঠ্যক্ৰম লৈ ব্যস্ত। প্ৰথম মাহটো আমিবোৰ প্ৰায়ে সময় পোৱা নাছিলোঁ কাৰণ সকলো ক্লাছ নিয়মীয়াকৈ হৈছিল। লাহে লাহে দিন বাগৰি যোৱাৰ পিছত কিছুমানে ক্লাছ অফ পাইছিলোঁ। সেই অফ ক্লাছত আমি প্ৰায়ে লগ হৈছিলোঁ, বেছিভাগ মই, মামু আৰু ৰঞ্জিতা। চ' আজি আমি শুনি গৈ থাকিম অৰূপৰ লাভ ষ্টৰী, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰজে পাহিৰ হৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই জবনৰ সৈতে পাহি আজি আমি শুনি আছোঁ অৰূপ ওৰাঙৰ লাভ ষ্টৰী, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, পাহিবা এইখিনিতে আৰু এটা কথা কৈ যাওঁ যে মই পঢ়া শুনাত ইমান ভালো নাছিলোঁ, ইমান বেয়াও নাছিলোঁ, এভাৰেজ। ইহঁত দুজনীও মোৰ সমসাময়িক। আমাৰ তিনিওটাৰে ভিতৰত মামুৱে বেছি কথা কয়। মই আৰু ৰঞ্জিতা প্ৰায়ে তাইৰ কথাকে শুনি থাকোঁ। মই কেতিয়াবা ক'ব লগা হ'লে কমেডিহে বেছি কৰোঁ। লাহে লাহে আমি তিনিওটা প্ৰায়ে লগ ধৰা হ'লোঁ। ক্লাছ, কলেজৰ কেণ্টিন, লাইব্ৰেৰী আদিত যাব লগা হলে আমি তিনিওজন একেলগেই যাওঁ। এইদৰে থাকোঁতে থাকোঁতে বহুদিন গুচি গ'ল। মামুৱে কেতিয়াবা কেতিয়াবা মোক আৰু ৰঞ্জিতাক এৰি অন্য বন্ধু বান্ধৱীৰ লগত গুচি যায়। তেতিয়া মই আৰু ৰঞ্জিতা প্ৰায়ে একেলগে থাকোঁ। কথা বতৰা বহুত কম হয়, কিন্তু থাকোঁ একেলগে। সেইদৰে আমাৰ দুয়োটাকে যোৰা পাতি বহি থকা দেখি বহুতে জোকাবলৈও আৰম্ভ কৰি দিলে। প্ৰথম অৱস্থাত অলপ বেয়া লাগিছিল, কিন্তু পিছৰ পৰ্যায়ত ইমান গাত নলগা হ'ল, কিয়নো মোৰ চাগে ৰঞ্জিতাৰ প্ৰতি অলপকৈ দুৰ্বলতা আহিব ধৰিছিল। অৱশ্যে লগৰবোৰেও যে তাইক নোজোকোৱা নহয়, তাইকো জোকাইছিল। সেইদৰে থাকোঁতে থাকোঁতে অক্টোবৰৰ মাহ পালে, দুৰ্গা পূজাৰ বন্ধৰ সময়ো আহি পালে। পূজাৰ বন্ধ বুলি আমি একেলগে 12 দিনমান ছুটি পাইছিলোঁ। ছুটি দিয়াৰ আগদিনা আমি সকলোৱে একলগ হৈ পূজাৰ আলোচনা কৰিবলৈ ধৰিলোঁ। কোনে কি কাপোৰ কিনিলে, কোনে কি পিন্ধিব, কোনে কি খাব, কোনে ক'ত যাব ইত্যাদি। মই একদম ছাইলেণ্ট বহি আছিলোঁ। মোক এইদৰে বহি থকা দেখি ৰঞ্জিতাই ওচৰ চাপি আহিলে আৰু মোক ক'লে, বা ইমান ছাইলেণ্ট যে, সবেই ইমান প্লেনিং কৰিছো, তোমাৰ কি প্লেনিং নাই নেকি পূজা বুলি?
মোৰ একো নাই, ঘৰলৈ যাম, চাম আৰু যি হয়।
তথাপিও কিবা ভাবা নাই ক'ত যাবা, কি কৰিবা, কি পিন্ধিবা?
আমাৰ ল'ৰা মানুহ ইমানবোৰ প্লেনিং নাথাকে, লগালগ প্লেনিং ওলাই যায়, লগালগ ফোনা ফোনি হৈ যাওঁ, গুচি যাওঁ।
তেতিয়াহ'লে এটা কাম কৰিবা, এইবাৰ পূজা তুমি মোৰ ঘৰলৈকে আহিবা, আমি একেলগে পূজা চাব যাম।
ঠিক আছে বাৰু, ঠিক আছে, ট্ৰাই কৰিম।
ট্ৰাই নহয়, আহিব লাগিব।
যাম বাৰু, যদি কিবা কাৰণত তোমালোকে যাব নোৱাৰো, বেয়া নাপাবা, দেই আগতে কৈ থৈছোঁ।
ঠিক আছে, ট্ৰাই কৰিবা,
একদম চিয়'ৰ কৰিম।
অ'কে,
এই তাহাঁতৰ ওচৰ ভাঙনি এপাক
বোলা 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 পাহিবা। সেই সময়ত আমাৰ দুয়োটাৰ কথা শুনি লগৰ কেইটাই তাইক জোকাবলৈ ধৰিলে যে অকল মোক মাতিছে আৰু ইহঁতক মতা নাই বুলি। লগৰকেইটাৰ কথা শুনি তাই লাজত ৰঙা ছিগা পৰি গৈছিল। শেষত সকলো ঘৰাঘৰি যাবলৈ সাজু হ'লোঁ। মই ৰঞ্জিতাক, মামুক আৰু জুলীক বাছ ষ্টেণ্ডলৈ থৈ আহিলোঁ। ৰঞ্জিতাক এৰি আহিলোঁ হয়, কিন্তু তাইৰ মুখখন মোৰ চকুৰ আগত যেন ভাহি থাকিল। তাইৰ সেই চকুজুৰি আৰু অনবৰতে মিচিকিয়াই থকা তাইৰ মুখখনি বাৰুকৈ মোক আমনি কৰিছিল। সেয়াই চাগে মোৰ প্ৰথম প্ৰেম আৰু ভালপোৱা। ছ' অৰূপ চাগে প্ৰেমত পৰিছে ৰঞ্জিতাৰ, আৰু ৰঞ্জিতাই পূজা চাবলৈ অৰূপক মাতিছেও। ছ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বজাতে ৰহক।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
Super Hits 93.5 Red FM and welcome back to the show Weekend Special Red FM Love Story. আজি শুনি আছো অৰূপ ওৰাঙৰ ষ্টৰী, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, দুৰ্গা পূজা আৰম্ভ হ'ল, বন্ধৰ কেইদিন মাত্ৰ তাইৰ কথাকেই ভাবি পাৰ কৰিলোঁ। তাই পূজাত মতা স্বত্তেও মই সিহঁতৰ ঘৰলৈ নগ'লোঁ। মোৰ মনত আছে যে মই লক্ষ্মী পূজাৰ দুদিন আগত সিহঁতৰ ঘৰলৈ গৈছিলোঁ। সামান্য কথা বতৰা, চিনাকি পৰ্ব আৰু চাহ পানীৰে সময়খিনি পাৰ কৰি গুচি আহিলোঁ। বহুত ভাল লাগিল তাইক লগ পাই। ঘৰত আহি আকৌ একেই অৱস্থা, তাইক মনৰ পৰা একেবাৰে আঁতৰ কৰিব পৰা নাছিলোঁ। পূজাৰ বন্ধ খুলিলে, আকৌ আৰম্ভ হ'ল কলেজ লাইফ। লাহে লাহে তাইৰ প্ৰতি মোৰ মনৰ দুৰ্বলতা বাঢ়িবলৈ ধৰিলে। দুই এজন লগৰ বন্ধুক কৈ চোৱাত সিহঁতেও অধিক উৎসাহ দিলে আৰু ক'লে যে মনৰ কথা মনত লুকুৱাই নাৰাখিব, যি আছে খুলি কৈ দে। লগৰবোৰৰ উৎসাহ পাই ময়ো ৰখি থাকিব নোৱাৰিলোঁ, মনৰ কথাখিনি প্ৰকাশ কৰিম বুলি ভাবিলোঁ। 17 অক্টোবৰ 2003 সেই দিনটো কম কম বুলি ভাবি সুযোগ পোৱা নাছিলোঁ। শেষত কলেজৰ পৰা ঘৰলৈ বুলি বাছ ষ্টেণ্ডত ৰৈ থাকোঁতে তাইক মই একাষৰীয়াকৈ মাতিলোঁ আৰু এটা সৰু গিফ্ট তাইৰ হাতত তুলি দিলোঁ। মই ক'লোঁ যে এইটো ইয়াত নুখুলিবা, ঘৰ গৈ পালে খুলিবা, আৰু তাইও হ'ব বুলি ক'লে। সেই গিফ্টৰ মাজত এটি সৰু কাগজত মোৰ মনৰ কথাখিনি লিখা আছিলে। গিফ্ট দিয়াৰ পিছৰ দুদিন কলেজ বন্ধ আছিল। দুদিনৰ পিছত ৰিজাল্ট কি হ'ব বুলি ভাবি ভাবি ঘৰৰ পৰা ওলালোঁ। কলেজ পাই প্ৰথম পিৰিয়ডত সিহঁত কেইজনীক দেখা নাপালোঁ। নেক্সট পিৰিয়ড মেজৰ ক্লাছ আছিলে, আমাৰ ক্লাছৰুমটো অলপ দূৰত আছিলে, সেইবাবে লৰালৰিকৈ যাবলৈ ওলালোঁ। ক্লাছত ইমান মন নবহিলে, প্ৰেমৰ ৰিজাল্ট কি হ'ব ভাবি থাকোঁতেই গ'ল। সেয়েহে 4th ক্লাছৰ পিছতেই মই লগ কৰাৰ সুযোগ পালোঁ। তেনেতে মই মামুক মাত লগালোঁ। তাইৰ লগতে গছ এজোপাৰ তলত বহি কথা পাতি আছিলোঁ। অলপ সময় পিছতে ৰঞ্জিতা আহি ওলালেহি। তাৰপিছত ৰঞ্জিতাক মই উত্তৰটো সুধিলোঁ, য়েছ অৰ ন'। তেতিয়া তাই ন' বুলি উত্তৰ দিলে। মামুৱে মোক বহুত বুজালে, কিন্তু মোৰ মূৰত একো সোমোৱা নাছিলে। বহুত দুখ লাগিল, তাতোকৈ বেয়া লাগিল যে তাই ঘৰত গৈও এইখিনি কথা সকলোকে কৈ দিলে। সেই কথাষাৰ শুনি মই আৰু বেছি ভাগি পৰিলোঁ। দুদিনমানৰ পিছত তাইক দিয়া দুখনমান কিতাপ মামুৰ হাতত তাই উভতাই দি পঠিয়ালে আৰু ক'লে, মই হেনো তাইক বহুত বেছি হাৰ্ট কৰিলোঁ, তাইৰ বিশ্বাস ভাঙি পেলাইছোঁ। মই চৰিও কৈছিলোঁ, কিন্তু তাই একো উত্তৰ নিদিলে আৰু মোৰ পৰা তাই আঁতৰি গৈছিল। মনত হতাশা আহিল, কি কৰোঁ কি নকৰোঁ ভাবি পাৰ পোৱা নাছিলোঁ। তাইৰ লগত কটোৱা প্ৰতিটো সময় মনলৈ আহি বৰকৈ আমনি কৰিব ধৰিলে। কলেজত দুয়োজনীয়ে মোক মাত নিদিয়া হ'ল, বহুত বেয়া লাগে। লাহে লাহে ময়ো অলপ আঁতৰি থাকিবলৈ ল'লোঁ। বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়খিনি কলেজ লাইব্ৰেৰীত কটাব ল'লোঁ। সেই সময়ত আমাৰ কলেজত ছেল্ফ ডিফেন্সৰ কাৰণে এটা কুম্ফু ক্লাব খুলিছিল, তাত মই জইন কৰিলোঁ, অন্ততঃ নিজকে ব্যস্ত ৰাখিব পাৰিম। দিনৰ ব্যস্ততা অনুসৰি ৰাতিপুৱা ৰানিং, ঘৰৰ ইটো সিটো কাম, অলপ সময় পঢ়া, কলেজ, কলেজৰ পৰা আহি ফ্ৰেছ হৈ আকৌ কুম্ফু প্ৰেক্টিচ। সময়খিনি এনেদৰেই পাৰ কৰি আছিলোঁ। তথাপিও তাই এদিনো মাত এষাৰ নিদিলে। 2004 চনৰ কথা, জানুৱাৰী মাহ। ৰঞ্জিতাহঁতৰ ঘৰৰ ওচৰত আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল এখন আছিলে। সেই স্কুলখনৰ ফিল্ডত ডে নাইট ক্ৰিকেট গেম হৈছিল। আমাৰ গাঁৱৰ ক্ৰিকেট টীমটো তাত জইন কৰিছিল। আমাৰ যিজন কেপ্টেইন আছিল সেইজন ৰঞ্জিতাহঁতৰ ঘৰৰ মানুহৰ লগত পুৰণি চিনাকি। সেয়েহে ৰাতি হৈ যোৱাত আমাৰ কেপ্টেইনজন সিহঁতৰ ঘৰত কিবা খোৱাৰ যোগাৰ কৰিছিল। মই কিন্তু আগতে হোটেলত খাই আহিছিলোঁ, সেয়েহে কোনে কি খাইছে নাই খোৱা মই গুৰুত্ব দিয়া নাই। তেনে সময়তে আমাৰ কেপ্টেইন কুশলদাই মোৰ ওচৰত আহি ক'লে যে মই ৰঞ্জিতাহঁতৰ ঘৰত কিয় যোৱা নাই, মোক বিচাৰি আছিলে। ময়ো ক'লোঁ যে মই হোটেল এখনতে খাই আহিলোঁ। তেতিয়া কুশলদাই মোক জনালে যে ৰঞ্জিতাহঁতৰ ঘৰৰ এজনী ছোৱালীয়ে হেনো মোক বৰকৈ বিচাৰি আছিলে। মই কোন সোধাত ছোৱালীজনীৰ নাম ক'লে, অনামিকা। মই পিছে অনামিকা নামৰ কোনো ছোৱালীকে চিনি নাপাওঁ, কিন্তু সেই ছোৱালীজনীয়ে মোক হেনো বহুবাৰ বিচাৰিছিল। মই বহুত আচৰিত হ'লোঁ, কোন ছোৱালী মোক কেনেকৈ চিনি পায়, এইবোৰ ভাবি থাকিলোঁ। সেইদিনা ৰাতি আমাৰ খেলখন ড্ৰ হৈ গ'ল আৰু ৰাতি বেছি হোৱাৰ কাৰণে পিছদিনা 10 বজাত আমাক খেলিবলৈ মাতিলে। ছ' ছোৱালী এজনীৰ কথা তেওঁলোকৰ কেপ্টেইনে জনালে। কোন ছোৱালী কি কথা অৰূপেও চিনি নাপায়। তো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। NRE 3.5 Red FM বজাতে ৰহো।
Red FM লাভ ষ্টৰী, লাভ ষ্টৰী আৰ্জি পাহিৰ হৈতে।
সুপার হিটস 93.5 রেড এফ এমত ওয়েলকাম ব্যাক। চলি আছে উইকেণ্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি আর মই আছো আপনার সৈতে পাহি। আজি শুনি আছো অরূপ ওরাঙর স্টোরি, মোর ভালপোৱা মাথো তোমার বাবে। আগলৈ তেওঁ লিখিছে, আমি পিছদিনা 9:30 বজাত তাত উপস্থিত হলো। তেতিয়াও মোৰ মনত একেটাই প্রশ্ন, কোন সেই ছোৱালীজনী? খেল আৰম্ভ হোৱা নাছিল। মই বন্ধু দুজনৰ লগত গছ এজোপাৰ তলত এনেই ৰখি আছিলোঁ। তেনেতে কোনোবা ছোৱালী এজনীয়ে মাত লগালে। মই দেখিলোঁ যে সেইজনী অন্য কোনো নহয়, ৰঞ্জিতাৰ সৰু ভণ্টী মলয়া, তাইৰ ভায়েক, এজনী তাইৰ খুৰাকৰ ছোৱালী আৰু সেই অনামিকা নামৰ ছোৱালীজনী। মোৰ অলপ লাজ লাগিছিল, কিন্তু লগৰ দুজনৰ অলপ উৎপাতটো বেছিয়ে বাঢ়িলে। পিছফালৰ পৰা জোকাব ধৰিলে, গৈ মাত দিবলৈ ক'লে। ছ' ময়ো আগুৱাই গৈ চিনাকি হ'লোঁ। ওচৰ পোৱাত ৰঞ্জিতাৰ ভণ্টী মলয়াই মোক এটা কথাই সুধিলে যে তেওঁলোকৰ ঘৰত মই চাহ খাবলৈ কিয় যোৱা নাছিলোঁ। ময়ো এনেই নগ'লো বুলিয়ে ক'লোঁ, ওচৰৰ দোকান এখনতে খোৱা বুলি ক'লোঁ। তাৰপিছত সিহঁতে মোক অনামিকাৰ লগত চিনাকি কৰাই দিলে। হাই হেল্লোৰ পিছত আমি 10 মিনিটমান কথা পাতিলোঁ। এইবাৰ মলয়াই মাত দিলে আৰু মোক জোৰ কৰিলে তেওঁলোকৰ ঘৰলৈ যাবলৈ। লগৰ দুজনেও কাণৰ ওচৰত আহি ফুচফুচাই ক'লে, ব'ল ব'ল, এনেকুৱা সুযোগ আৰু নাপাবি। বহু ঠেলা হেঁচাৰ মূৰত গ'লোঁ। ৰঞ্জিতাহঁতৰ ঘৰ পাই মলয়াই মোক বহিব দিলে আৰু তাই গৈ বায়েকক খবৰ দিলে যে মই আহিছোঁ। ৰঞ্জিতা ওলাই আহি মোক ক'লে, গুড মৰ্নিং অৰূপ।
গুড মৰ্নিং,
কি খবৰ?
আছো,
ঠিকে আছে।
ঠিকে আছে, তুমি ভালে আছা?
আছো আছো, পঢ়া শুনা
চলি আছে? বস ধুনীয়াকে।
ঠিকে দিয়া, তুমি বহা, অলপ কথা পাতা অনামিকাৰ লগত, মই চাহ বনাই আনো ৰবা।
ঠিক আছে।
অলপ সময় পিছত তাই চাহ আনি দিলে। আমি সোনকালে খাই বৈ খেললৈ বুলি ওলাই আহিলোঁ। তাৰপিছত একেবাৰে এক্সামতহে লগ পাইছিলোঁ, বাট কথা বতৰা একো হোৱা নাছিল। এক্সামৰ ৰিজাল্ট দিলে, ভাল হ'ল। মই পুনৰ এডমিশ্যন ললোঁ, কিন্তু তাই নললে। পিছত মামুৰ মুখত গম পালোঁ যে তাই এটা জবেই পালে। তাই জব পোৱা কথাটো গম পাই মই খুব ভাল পাইছিলোঁ। মনতে ভাবিলোঁ যে এতিয়াতো আৰুৱে চাগে পাত্তা নিদিব। তাৰপিছত আৰু সেই 2004 চনত কেতিয়াও মই তাইক দেখা নাপালোঁ। মই মোৰ নিজৰ পঢ়া আৰু খেলত ইমানেই গুৰুত্ব সহকাৰে ললোঁ যে সময় কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ছাগলী কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী মোৰ ভালপোৱা মাথো তোমাৰ বাবে 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই সবনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ অৰূপ ওৰাঙৰ ষ্টৰী মোৰ ভালপোৱা মাথো তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, 2005 চনৰ কথা, মাত্ৰ এদিনেই তাইক দেখা পাইছিলোঁ। এখন ৰাজহুৱা মিটিঙত লগৰ কেইজনীমান ছোৱালীৰ লগত তাই ৰৈ আছিলে। চকুৱে চকুৱে পৰিছিল, তথাপিও তাই মাত নিদিলে, ময়ো মাত নিদিলোঁ। পাহিবা পঢ়াৰ মাজতো সেই সময়ত বহুকেইটা ইণ্টাৰভিউ দিলোঁ, কিন্তু ক'তো ছাকচেছ হ'ব পৰা নাছিলোঁ। বছৰৰ শেষত বিশ্বনাথ চাৰিআলিত এখন ৰাজ্যিক ভিত্তিত কুম্ফু খেল হৈছিল। তাত মই 2nd পজিশ্যন পাইছিলোঁ। খেলত পাৰদৰ্শিতাৰ কথা লৈ তাইলৈ বুলি এখন সৰু চিঠি লিখি পঠিয়াইছিলোঁ তাইৰ বান্ধৱীৰ হাতত। 2006 চনৰ কথা, সকলো ঠিকে থাকে চলি আছিলে। পঢ়া শুনা, খেল ধেমালি সকলো চলি আছিলে। এপ্ৰিল মাহ বহাগ বিহুৰ বতৰত বন্ধু এজনে এটা অপেনিঙৰ কথা ক'লে, এবাৰ ট্ৰাই কৰি চাবলৈ ক'লে। ময়ো ৰেডি হ'লোঁ। ইণ্টাৰভিউ দিন আহিলে আৰু মই পিঠিত বেগ লৈ ইণ্টাৰভিউ স্থানলৈ বুলি ওলালোঁ। বহু সংকটৰ মূৰত গৈ পালোঁ। আৰ্মিৰ ভৰ্তি আছিলে, সেইবাবে বহুত ল'ৰাৰ ভিৰ লাগি আছিল। পিছদিনা ইণ্টাৰভিউ দিলোঁ। 7 দিন ধৰি সকলো টেষ্ট চলিল। এমাহৰ পিছত ৰিজাল্ট দিলে আৰু মই চাকৰিটো পালোঁ। চাকৰি পোৱাৰ খবৰটো মই মামুক দিছিলোঁ। হাতত বহু কম সময় আছিল। মই ট্ৰেইনিং কৰিবলৈ হায়দৰাবাদ যাব লগা হ'ল। 2 এজন বন্ধু বান্ধৱীক লগ কৰিলোঁ, বাট ৰঞ্জিতাকহে লগ নাপালোঁ। 5 জুন 2006 হায়দৰাবাদত আমাৰ ট্ৰেইনিং আৰম্ভ হ'ল। ট্ৰেইনিং পিৰিয়ডত কাৰো খবৰ ল'বলৈ সময় নাছিলে। 2007 চনত আমাৰ ট্ৰেইনিং শেষ হৈছিল। জানুৱাৰী মাহত আমাক 28 দিনৰ ছুটী দিছিল। সেই ছুটীত মাত্ৰ 2 দিন লগ পাইছিলোঁ ৰঞ্জিতাক, কিন্তু বিশেষ একো কথা হোৱা নাছিলে। 2007 চনৰ অক্টোবৰ মাহত মোক হায়দৰাবাদৰ পৰা UP আগ্ৰালৈ পষ্টিং দিলে। আগ্ৰাত এদিন থাকি পিছদিনা মোক ঘৰলৈ বুলি ছুটি পঠাই দিলে। ঘৰ পাই তাইলৈ আকৌ মনত পৰিল আৰু এদিন সন্ধিয়া পৰত সিহঁতৰ ঘৰ গৈ ওলালোঁ। মাত দিয়াত ভনীয়েক মলয়া ওলাই আহিল আৰু মোক বহিবলৈ দিলে। অলপ পিছত মলয়াই বায়েকক মাতিবলৈ ভিতৰলৈ সোমাই গ'ল। মোৰ লগত আমাৰ খুৰাৰ ল'ৰা এজন গৈছিল। সি মোক বহিব দি তাৰ কিবা কাম আছে বুলি ওলাই গ'ল। ৰঞ্জিতা ভিতৰৰ পৰা আহিলে আৰু মোক মাত লগালে।
কি খবৰ?
মোৰ তাকে সুধিব লৈছিলোঁ। ভাল,
ল'ৰা একদম ফিট হৈ গ'লা কিন্তু দেই। এনেইতো ফিটেই বাৰু, আৰু ফিট হৈ গৈছা।
অলপ এতিয়া ফিটেই থাকিব লাগিব যে।
পষ্টিং ক'ত তোমাৰ?
পষ্টিং আগ্ৰা।
অ' আগ্ৰা। তো ছুটী কিমান দিন?
ছুটী এমাহ।
অ' এমাহৰ।
তোমাক কিবা লগ পাই যাম বুলি আহিলোঁ তোমালোকক।
কেনেকুৱা লাগিছে তাত, মানে এনভাইৰনমেণ্ট?
ঠিকেই, এতিয়া এক্সাৰচাইজ হৈ গৈছে।
খানা চানা?
ঠিক ঠাক, সব টাইমতে হয়, সব ভালেই হয়।
ট্ৰেইনিং হৈ থাকে চাগে ন মাজে মাজে?
অলপ হেৰি আৰু, চেলেঞ্জিং হয় বস্তু।
চেলেঞ্জিং নহয়, সেইকাৰণে ফিট হৈ গৈছে। ৰবা আহিছা যেতিয়া ভালকৈ কিবা এটা খুৱাই দিওঁ তোমাক ন। চাহটো চাগে তাত খাবলৈ নোপোৱাই, অসমৰ চাহ খুৱাওঁ। বহা, তুমি মই চাহ বনাই আনিছোঁ।
ঠিক আছে ঠিক আছে।
এইবুলি কৈ তাই ভিতৰলৈ সোমাই গ'ল। তাৰপিছত তাইৰ মাক আৰু খুৰী আহি মোৰ ইন্ট্ৰডাকশ্যন ল'লে। অলপ সময়ৰ পাছত তাই হাতত চাহৰ ট্ৰে লৈ আহিলে আৰু মোক চাহ খাবলৈ দিলে। চাহৰ পৰ্ব শেষ হোৱাৰ পাছত তাই আহি কাষৰ চকীখনত বহিলে। অলপ সময় ইটো সিটো কথা পতাৰ পাছত মই মেইন পইণ্টলৈ আহিলোঁ।
কালি বনাইছিলোঁ পিঠাখন, খোৱা আকৌ।
খালোঁ, দুটা খালোঁ আৰু। কিমান
এই তাত আৰু ক'ত আগ্ৰাত পিঠা পাবা? মই পেকিং কৰি দিম। অ' অৱশ্যে, পেকিং কৰিলেও বেয়া হৈ যাব নহয়।
একমাহ মই কি লৈ থাকিম এতিয়া, মোৰ এনেকুৱা ভোক নাই। কথা এটা বেলেগৰে চোৱা, মই তোমাক কথা এটা কৈছোঁ। কি ক'ম এতিয়া?
অ, নিজে কৈছে, কথা এটা কৈছোঁ আকৌ সুধিছে, কি ক'ম এতিয়া?
মই চিধা কৈছোঁ শুনা, ইয়েছ নে ন?
কি ইয়েছ নে ন বুজা নাই।
4 বছৰ হ'ল, বুজিও নুবুজা ভাও নধৰিবা। আৰু তুমিও জানা মই তোমাৰ কাৰণে ৰৈ আছোঁ। ঠিক আছে, মই এটা কথা কৈছোঁ, আগত তুমি মোক না কৈছিলা, তেতিয়া মানিলোঁ ময়ো ষ্টুডেণ্ট আছিলোঁ, তেতিয়া মোৰ চিন্তাও ইমান ভাল নাছিলে বা আমি ইমান মেচিয়ৰ হোৱা নাছিলোঁ। এতিয়া তুমিও চাকৰি কৰা, ময়ো চাকৰি কৰোঁ, আৰু মই মানিলোহেঁতেন যদি মই ভুল বুলি, যদি মই বেলেগক পচন্দ কৰিলোহেঁতেন বা বেলেগলৈ মনটো গ'লহেঁতেন। আজি 4 বছৰ ধৰি, 4 বছৰ আগত তোমালৈ যিটো ফিলিংছ, এতিয়াও মই এইখিনিকে কঢ়িয়াই আনি আছোঁ, বৰঞ্চ বাঢ়িহে গৈছে, অকণো কমা নাই। তো তুমিও জানা এইখিনি কথা, তো কিয়নো তুমি এনেকৈ নুবুজা ভাৱ হৈছা, কিবা এটাতো কোৱা মোক, মই কিমান দিন ৰম কোৱা।
চোৱা অৰূপ, মই ঘৰৰ ডাঙৰ ছোৱালী, মোৰ দায়িত্ব বহুত বেছি, আৰু মই যি কৰোঁ সেয়া মই মা দেউতাৰ সন্মতি লৈহে কৰোঁ, মই মা দেউতাৰ এগেইনষ্টত একো কৰিব নোৱাৰোঁ। চ' এই ক্ষেত্ৰতো মোৰ সেইটোৱে প্ৰব্লেম, মই যি কৰিম মই মা দেউতাৰ সন্মতি লৈহে কৰিম।
মই কেতিয়া ক'লো মা দেউতাৰ সন্মতি নোহোৱাকৈ কৰিব লাগে বুলি? আৰু মোৰ মতে আমাৰ ইমানো প্ৰব্লেম হ'ব নালাগে যে ঘৰৰ মানুহে আমাক এয়া সন্মতি নিদিব। ন, মা দেউতাৰ কথাটো পাছত আহিব, প্ৰথমতে তোমাৰ ফিলিংছটো কোৱা মোৰ প্ৰতি।
মোৰ মা দেউতা যদি ইয়েছ কয়,
আৰে তোমাৰ, অঁ ঠিক আছে, তাৰমানে তোমাৰো মন আছে।
যদি মোৰ মা দেউতা ইয়েছ কয় তেতিয়াহ'লে
মাতা, মাক মাতা
এতিয়া,
এতিয়া নহ'লে কেতিয়া, মইতো গুচি যাম, যি আহিছো মই ক্লিয়াৰ কৰি থাকো।
মোৰ চব ফেমিলি মেম্বাৰ্ছ আছে, কিন্তু খুৰাহঁতো আছে।
মই কিবা বেয়া কথা ক'বলৈ মতে নাই ন, জাষ্ট মনৰ ভাৱটো প্ৰকাশ কৰিম, তেওঁলোকে যি সন্মতি নিদিয়ে মই গুচি যাম ইয়াৰ পৰা। তাৰপিছত আৰু দুনাই তোমাক মই ডিষ্টাৰ্ব নকৰোঁ কেতিয়াও, একেবাৰে ক'ৰবাত ডাঙৰ দূৰলৈ পোষ্টিং লৈ তাতে গুচি যাম, আৰু নাহোঁ আৰু।
মই পঠিয়াওঁ মাহঁতক,
পঠিওৱা মানে মাক মাতি লোৱা না, তুমিও আহা। আৰু এতিয়া মোৰ ইমান ভয় চয় নাই, জানাই আৰু
আৰ্মিটো। ঠিক আছে ৰ'বা। তাই ভিতৰলৈ গ'ল আৰু ঘৰৰ 2 এজনৰ লগত কথা পাতিলে। প্ৰথমতে তাই সৰু খুৰাকজন আহিলে, মুখত অলপ বিৰক্তিৰ চিন দেখা পাইছিলোঁ। খুৰাকজন আহি মোৰ সন্মুখৰ চকীত বহিলে আৰু মোলৈ চাই প্ৰশ্ন কৰিলে। বহু প্ৰশ্নৰ মাজত তেওঁ কি জব কৰোঁ সোধাত মই যেতিয়া ইণ্ডিয়ান আৰ্মিত জব কৰোঁ বুলি ক'লোঁ, তেওঁৰ খংটো অলপমান কমিলে, মোক মৰমেৰে ক'বলৈ ধৰিলে, চোৱা অৰূপ, এই হ'ল আমাৰ ঘৰৰ ডাঙৰ ছোৱালী, আমিও বিচাৰোঁ তোমাৰ নিচিনা ল'ৰা এজনৰ লগত বিয়া দিবলৈ, কিন্তু নোৱাৰিম, যিহেতু তোমালোকৰ কাষ্ট ওৰাং আৰু আমাৰ কাষ্ট সন্দিকৈ, সেয়েহে তুমি বেয়া নাপাবা, পৰা হ'লে নিশ্চয় দিলোঁ হয়। তেওঁ তেনেকৈ কোৱাত মই বহুত দুখ পালোঁ, কি ক'ম একো বুজি পোৱা নাই, একো বিশেষ নক'লোঁ, ক'বও নোৱাৰিলোঁ, তাত বহি থকা অৱস্থাও মোৰ নাছিলে। শেষত সকলোকে বিদায় দি ওলাই আহিলোঁ। চ' অৰূপে খুব মেচিয়ৰ্ডলি চিটুৱেশ্যনটো হেণ্ডেল কৰিলে আৰু ডেফিনেটলি তেওঁ যিখিনি কৰিলে এজন ৱেল ছেটেলড মানুহে সেইটোৱে কৰিব, কাৰণ তেওঁৰ একো প্ৰব্লেম নাই, তেওঁ ৱেল ছেটেলড, তেওঁ মেচিয়ৰ, তেওঁ জানে যে তেওঁ ভাল পায় যাক, গতিকে তেওঁৰ ঘৰৰ পৰিয়ালৰ লগত কথা পতাটো একো আপত্তি নাছিলে, কিন্তু তেওঁলোকৰ ৰিলেশ্যনশ্বিপত বাধা দিলে তেওঁলোকৰ কাষ্টে। চ' ইয়াতে শেষ হ'বনে অৰূপৰ এই ভালপোৱা, জানিবলৈ অকণমান অপেক্ষা কৰক। NRD 3.5 FM বজাতে ৰহক।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰজে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহিৰ, আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো অৰূপৰ ষ্টৰী, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, 2008 চনৰ কথা, মই আগ্ৰাৰ পৰা পাঞ্জাবলৈ পোষ্টিং পালোঁ। সেই বছৰত মে' জুন দুমাহ ছুটি লৈ আহিলোঁ। ঘৰত কেইদিনমান থকাৰ পাছত এদিন ফুৰিবলৈ যাওঁতে ৰঞ্জিতাহঁতক ঘৰৰ ওচৰৰ এজন ল'ৰাক লগ পালোঁ। দুয়োজনে কথা পাতিলোঁ, খবৰ ল'লোঁ। শেষত সি মোক সুধিলে এতিয়া ৰঞ্জিতাৰ লগত মোৰ ৰিলেশ্যন আছেনে নাই। মই নাই বুলিয়ে ক'লোঁ। কিয় বুলি সোধাত মই ক'লোঁ যে বাহিৰত থকা বাবে এতিয়া কণ্টেক্ট হোৱা নাই। সি ক'লে মোৰ হাতত ফোন নম্বৰ আছে, দৰকাৰ হ'লে ল'ব পাৰা। তাইৰ নম্বৰ পাই এদিন SMS কৰিলোঁ, হাই ৰঞ্জিতা, কি খবৰ, ভালে আছানে, পাৰা যদি মোলৈ ফোন এটা কৰিবা, এইটো মোৰ নম্বৰ। SMS পোৱাৰ পাছতো তাই মোলৈ ফোন নকৰিলে। এমাহমান সময় পাৰ হৈ গ'ল, তাইৰ কোনো খা খবৰ নাই। এদিন তাইৰ নম্বৰৰ পৰা ফোন আহিলে।
হেল্ল'
হেল্ল'
হেল্ল' কোনে কৈছে?
হেৰি, মই জুলিয়ে কৈছোঁ, তোমাৰ তাত মামুৰ নাম্বাৰ আছে নেকি?
জুলি মানে মই চিনি পোৱা নাই তোমাক।
এই মই জুলি, এই ৰঞ্জিতা, ৰঞ্জিতাৰ মোমায়েকৰ ছোৱালী।
আচ্ছা,
তোমাৰ তাত মামুৰ নাম্বাৰটো আছে নেকি?
মামুৰ নাম্বাৰ আছে।
অ, দিয়াচোন,
লোৱা। 99
অ
5 7 8 1
পাহিবা চাৰিদিনমানৰ পিছত আকৌ ৰঞ্জিতৰ নম্বৰৰ পৰা কল আহিলে।
হেল্ল'
হেল্ল' মই জুলিয়ে কৈছো।
আজি কাৰ নম্বৰ লাগে?
এই নাম্বাৰ নালাগে, এনে ফোন কৰিব নোৱাৰি নি, মই খবৰ সুধিবলৈহে ফোন কৰিছো।
হয় নেকি, ভাল লাগিলে।
পিছে খবৰ কওক আকৌ।
খবৰ ভাল।
মোক নুসুধে,
তোমাৰ কেনেকুৱা? সুধিব লওঁ,
সুধাই নাই।
তোমাৰ কেনেকুৱা?
মোৰ ভাল, একদম বিৰাট ভাল।
ঠিক আছে, আৰু হেৰি, তুমি কি কৰি আছা এতিয়া? তাৰমানে পঢ়া শুনা কিবা কিবি?
মই মেট্ৰিক দিলোঁ আৰু এতিয়া এমাহৰ কম্পিউটাৰ কোর্স কৰি আছে।
ওয়াও, ট্যালেন্টেড ছোৱালী দেখোন, কম্পিউটাৰ কৰি আছে।
বা, তাৰমানে ছোৱালীয়ে নোৱাৰে, তাৰমানে লৰাইহে কম্পিউটাৰ কোর্স কৰে আৰু ন। বা,
এতিয়া কলো মই তোমাক ট্যালেন্টেড বুলিয়ে কৈছো, ভাল লাগিছে।
হলো কিবা এটা বেলেগ টাইপৰ লাগিলে কওঁতে শুনোতে মানে অকমান।
হ'ব সব তোমালোক
হেৰি, এটা কথা সুধুনে?
কিবা?
তুমি ৰঞ্জিতা কিয় ইমান ভাল পোৱা?
সেইটো মই এটা তোমাক কেনেকৈ বুজাম, মই কিয় ইমান ভাল পাওঁ?
নহয় মানে মোৰ জানিব মন গৈছে, মানে পাঁচ ছয় বছৰৰ পৰা তুমি ভাল পাই আছা আৰু তাইতো ইয়েছো কোৱা নাই।
সেইটো তাই সেইটো প্ৰব্লেমটো মোৰ নহয় নহয়, তাইহে মই ভাল পাওঁ, সেইটো মোৰ কথা, আৰু পাই থাকিম।
বা, তোমাক কিন্তু লগ পাব লাগিব দেই, একদম এই হিন্দী চিনেমাৰ যে হিৰোবোৰ থাকে একদম তেনেকুৱা লাগিছে।
হয় নেকি? অঁ, লগ পাব লাগিব তেতিয়া, দিয়া, মোৰ ভাল লাগিছে কথা পাতি তোমাৰ লগত।
কেতিয়া লগ পাম?
যথাসময়ত আমি লগ হলো, জুলিৰ লগত ৰঞ্জিতাও আহিছিলে। মই আৰু জুলি 10-15 মিনিটমান কথা পাতিলো। আমি দুয়োটা কথা পতাৰ সময়ত ৰঞ্জিতা আমাৰ লগত নাছিলে, অলপ দূৰত ৰৈ আছিলে। সেইদিন ধৰি জুলিয়ে কেনেধৰণে তাইক পতালে ক'ব নোৱাৰো, ৰঞ্জিতাই মোৰ লগত ফোনত কথা পতা ষ্টাৰ্ট কৰিলে। আমি দুয়ো প্ৰায় ৰাতি ৰাতি কথা পাতিবলৈ ল'লোঁ। চ' যিটো ৰিলেশ্যনশ্বিপ অলমষ্ট অ'ভাৰ হৈ গৈছিল, সেই ৰিলেশ্যনশ্বিপটোত ঘূৰি অহা বুলি ঠিক নকওঁ, কিন্তু কথা বতৰা আকৌ ষ্টাৰ্ট হ'ল অৰূপ আৰু ৰঞ্জিতাৰ মাজত। চ' এনেকুৱা এটা ইণ্টাৰেষ্টিং ষ্টৰী য'ত এতিয়ালৈকে আমি প্ৰেডিক্ট কৰিব পৰা নাই শেষ কি হ'ব বা কেনেদৰে হ'ব। চ' শুনি থাকক আজি ষ্টৰী N93.5 ৰেড এফ এম বজাতে ৰহো।
Red FM Love Story, Love Story, RJ Pahir Hoite.
Super Hits 93.5 Red FM on Mausab mein khode pahi and welcome back to the show Weekend Special Red FM Love Story. Aaj khuni aso oru porangor story mur bhalpua matho tumar babe. Agle ja likhise. August mahor khekhor phalor kotha. Edin ene tai loi miss call dilu. Tar pura phone ahisil aru moi receive korat tar phone or pura ল'ৰা এজনে মোক ধমকিৰ সুৰত কথা ক'লে, কোন হয়, ক'ৰ পৰা, কোনে ফোন কৰিছোঁ, কাক বিচাৰিছোঁ, নানা ধৰণৰ প্ৰশ্ন কৰিলে। মই অলপ সময় শুনাৰ পাছত ফোনটো কাটি দিলোঁ। মই ভাবি ল'লোঁ তাইৰ খুৰাক হ'ব পাৰে, কিন্তু মই বুজি পোৱা নাই যে এনেকুৱা কিয় হ'ল। দুদিনমান মই ফোন কৰা নাই আৰু তাইও কৰা নাই। তৃতীয় দিনা মামুৰ ফোন আহিলে আৰু তাইৰ পৰা গম পালোঁ যে সেইজন অন্য কোনো নহয়, কোনোবা এজন লগৰ ল'ৰা যাক ৰঞ্জিতাই ফোনত এনেকৈ ক'বলৈ লগাইছিলে। সেই কথাষাৰ শুনি মোৰ বহুত বেছি খং উঠিলে। সেইদিনা মই ৰঞ্জিতাক ফোন লগাব নোৱাৰিলোঁ, কিয়নো মোৰ বেলেঞ্চ নাছিলে। পিছদিনাখন 11টামান বজাত মই ৰিচাৰ্জ কৰি তাইলৈ ফোন কৰিলোঁ। প্ৰথমে জুলিয়ে ফোনটো উঠালে, খা খবৰ লোৱাৰ পিছত ৰঞ্জিতাক ফোনটো দিলে। ৰঞ্জিতাই ফোনটো লোৱাৰ পাছতেই মই প্ৰথম সময় নৰ্মেলিয়ে কথা পাতি আছিলোঁ, তাৰপিছত মেইন কথাটোলৈ আহিলোঁ। তাইক মই সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ। তাই প্ৰথমতে মই নাজানো, মই কৰা নাই, মই গম নাপাওঁ, এইবিলাক কৈ ফাঁকি দি আছিলে। তাইৰ কথা শুনি মোৰ আৰু বেছি খং উঠিলে। খঙৰ চোটত মই তাইক কি ক'লোঁ মই নাজানো, বাছ এইখিনি মনত আছে মই তাইক ক'লোঁ,
না মই ভাবিম যে আমাৰ মাজত কিবা এটা সম্পৰ্ক আছিলে বা হ'বলৈ গৈ আছিলে, না তোমাক মই মোৰ আত্মীয় বুলি ভাবিম। বহুত হৈ গ'ল আৰু, অসম্মানৰো এটা সীমা থাকে, ইনমেচিউৰিটিৰ এটা সীমা থাকে, বহুতখিনি চেৰাই গ'ল। মোৰ ভুল ভান্তি হ'ব পাৰে, হাত জোৰ কৰি মাফ খুজিছোঁ, আৰু নালাগে তোমাৰ পৰা মোৰ একো সঁহাৰি। সুখত থাকা, তুমি যেনেকৈ ভাল দেখা থাকা, মই তোমাৰ মাজত একেবাৰে নাই আৰু নহ'ম।
এইবুলি কৈ মই ফোনটো কাটি দিলোঁ। আমাৰ মাজত বহু সময় ধৰি কাজিয়া লাগিছিল যদিও মই আৰু বিশেষ একো নক'লোঁ, ফোনটো কাটি থৈ দিলোঁ। পাহিবা সেইদিনা মোৰ ইমানেই বেয়া লাগিছিল যে সেয়া মই কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। মনত বহুত আঘাত পাইছিলোঁ, এই যন্ত্ৰণাবোৰ ঢাকি ৰাখিব পৰা নাছিলোঁ, মনৰ কথাবিলাক কাকো প্ৰকাশো কৰিব পৰা নাছিলোঁ। এসপ্তাহমান পাৰ হৈ গ'ল, বহুত আঘাত পালোঁ অন্তৰত। পিছত ভাবিলোঁ এইদৰে থাকি কি লাভ, মই কিয় নিজকে কষ্ট দিব লাগে। নিজকে অলপ সংযত কৰিবলৈ ল'লোঁ। মই নিজকে মেণ্টেলি আৰু ফিজিকেলি ফিট ৰাখিবলৈ জিম জইন কৰিলোঁ। যেতিয়াই তাইৰ ওপৰত খং উঠে, অফ টাইম পালেই মই জিমত গৈ তাইৰ ওপৰত উঠা খংবোৰ পাহৰিবলৈ চেষ্টা কৰোঁ। বহু কষ্টৰ মাজত তাইক মনৰ পৰা অলপ আঁতৰ কৰিলোঁ। অক্টোবৰ মাহ পালেহি আৰু ময়ো ঘৰলৈ বুলি এমাহৰ ছুটি লৈ আহিলোঁ। দুৰ্গা পূজাৰ দিনাই মই ঘৰ আহি পালোঁহি। ঘৰত পাই নিজৰ যিবোৰ জীৱনৰ কাম সেইবোৰ কৰিবলৈ ল'লোঁ, মানে ভাত ৰন্ধা, ঘৰ সাৰা মোচা, নিজৰ কেয়াৰ লোৱা, ট্ৰেইনিং কৰা, এইবোৰ বহুত কমকহে লগ ধৰিছিলোঁ ফ্ৰেণ্ডছ বুলিবলৈ। পূজা চাবলৈ যাওঁতে তাইক মই দেখিছিলোঁ পূজাস্থলীত, কিন্তু তাইও মোক মাত দিয়া নাই, ময়ো তাইক মাত নিদিলোঁ। মামু আৰু জুলিৰ সৈতে ভালকৈ কথা পাতিলোঁ। পিছদিনা ৰাতিপুৱা 10 বজাত মই এজন বন্ধুৰ ঘৰলৈ গৈ আছিলোঁ। ৰাস্তাত এটা ফোন আহিলে আৰু মই ৰিচিভ কৰিলোঁ।
ঐ টিকলি,
হেৰি কি বুলি কয়, পূজা কালি কেতিয়ালৈকে চালে?
পূজা বেছি দেৰি নাই, 1 ঘণ্টামান থাকিলে গুচি আহিলোঁ।
হেৰি আজি যাব নেকি?
আজি কলৈ?
তেজপুৰলৈ যাওঁ পূজা চাবলৈ।
কোন যাব লগত?
কোন আৰু? মামু, মামুৰ বয়ফ্ৰেণ্ড, মই আৰু ৰঞ্জিতা।
মই যাব নাই, একদম তোমালোক যোৱা ধুনুকা পূজা চোৱাগে দেই।
এই বোলা না, ৰঞ্জিতাকোতো লগ পাবা ন, তাইৰ লগত কথাও পাতিব পাৰিবা।
ৰঞ্জিতা, একদম দূৰৰ পৰা নমস্কাৰ, সষ্টাংগ প্ৰণাম, আপোনালোক যাওক, ধুনীয়াকৈ চাওক দেই। মোক এইটো কথাত যাতে ইনভল্ভ কেতিয়াও নকৰিবা। তোমাৰ সৈতে ভাল, হাই হেল্ল' ৰাস্তাই পদূলিয়ে দেখিলে মাতিবা, ধুনীয়াকৈ থাকিম। এই ৰঞ্জিতাক লৈ মোক কোনো কথাতে সোমাব নিবিচাৰোঁ দেই।
আৰে শুনাচোন,
একদম যোৱা।
ৱেল, গতি কোনফালে গৈছে একো ধৰিব পৰা নাই, মানে কি হ'ব এই লাভ ষ্টৰিটোৰ? লেটছ চি, 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰি। আজি শুনি আছোঁ অৰূপ ওৰাঙৰ ষ্টৰি, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। আগলৈ তেওঁ লিখিছে, সন্ধিয়া পৰত 6 বজাত জুলিৰ পৰা আকৌ ফোন আহিলে। অলপ সময় কথা পতাৰ পিছত তাই ক'লে কোনোবা হেনো মোৰ লগত কথা পাতিব, এইবুলি কৈ তাই ফোনটো ৰঞ্জিতাক দি দিলে।
কোৱা।
বাপৰে বাপ, কোৱাটো মানে একদম বেলেগ দিছা যে।
কি থাকিলে পাতিবলৈ, তুমি আকৌ মানুহ লগত দম দিয়াতো।
ওৰাম, সেই কথাটো পাহৰাই নাই, আজি বছৰ হ'ল আৰু, সেইটো ধেমালি আছিলে।
বছৰ বাৰু হ'ল, কিন্তু আমাৰ সম্পৰ্কটো কিবা জানো হ'ল, একেই থাকিলে।
তোমাক
দেখিলো, দৰ্শন কৰিলো দূৰৰ পৰা, আগতকে ধুনীয়া হলা, নকৈ নোৱাৰি।
সেইকাৰণে আজি তেজপুৰলৈ লগ ধৰোঁতে নগলা ন?
কিয় যাম বাৰু মই, কোৱাচোন তুমি।
কিয়
কিয় মানে?
সেইদিনাখন পূজাটোতো তুমি মোক দেখি মাত নিদিলা।
তুমি
বা, তুমি কিছু জেদি ল'ৰা কিন্তু ন?
জেদি নহয়, চোৱা মই আকৌ এক্সপ্লেইন কৰিবলৈ বেয়া পাওঁ, কি কি ক'ম আৰু, কোৱা। পাহৰিবলৈ কষ্ট হয় ন, মই যেনে তেনে চেষ্টা এটা কৰিছোঁ, তাৰপিছত তুমিতো মোৰ নিজৰ নোহোৱা কেতিয়াও, আৰু এইটো নাহাও মই জানো ইমানখিনি লাগে, তাৰপিছত মই কি কৰি থাকিম তোমাৰ লগত?
হ'ব দিয়া, ইমান তুমি কনক্লুজন এটা ল'ব নালাগে, তুমি মোক ফোন কৰিবা আৰু ফোন কৰি থাকিবা, কাৰণ মই কৈছোঁ।
আৰু তুমি মোক দম দি থাকিবা?
নিদিওঁ।
ঠিক আছে, দেখা যাওক।
আৰু দিবও পাৰোঁ, যদি গোটেই জীৱন দমটো ল'ব পাৰা তেতিয়াহ'লে ফোন কৰিবা, আৰু যদি নোৱাৰা তেতিয়াহ'লে নকৰিবা,
দেখা যাব।
শেষত তাই ফোন কৰি থাকিবলৈ কৈ ফোনটো থলে। তথাপিও পাহিবা, মই তাইৰ লগত আগৰ নিচিনা ফ্ৰী হ'ব পৰা নাছিলোঁ। দিনটোত এবাৰ হ'লেও আমি ফোনত কথা পাতোঁ বাৰু। ছুটি শেষ হ'বলৈ হ'ল আৰু দুদিনমান আছিল। তাইক মই লগ কৰি সকলো কথা বুজাই দিলোঁ, যাতে আগৰ দৰে একো ভুল কাম তাই নকৰে আৰু মোৰ যাতে একো ভুল নহয়। সেইখিনি কথা পাতি মই ঘূৰি আহিলোঁ। বহুতো ঘাট প্ৰতিঘাতৰ মাজত আমাৰ 2 বছৰ পাৰ হৈ গ'ল। মাজে মাজে কাজিয়া লাগিছিল, কিন্তু সেয়া খন্তেকীয়া আছিল। আমি দুয়ো সিদ্ধান্ত ল'লোঁ যে আমাৰ ৰিলেশ্যনশ্বিপৰ কথা ঘৰৰ সকলোকে জনোৱা উচিত, নহ'লে পিছত আকৌ সমস্যাৰ সৃষ্টি হ'ব। তাইক ক'লোঁ যে তাই নিজৰ ঘৰৰ সদস্যক জনাওক আৰু মই মোৰ ঘৰৰ পাৰ্মিশ্যন ল'ম বুলি। প্ৰথমতে বহুত সমস্যা আহিছিল,
শেষত দুয়োখন ঘৰে আমাৰ প্ৰেম আৰু ভালপোৱা দেখি বিয়া পাতি দিবলৈ ৰাজি হ'ল। দিন বাৰ চাই 2011 চনৰ নৱেম্বৰ মাহৰ 2 তাৰিখে আমাৰ বিয়া ওচৰৰে মন্দিৰ এখনত পাতি দিলে। পাহিবা, এতিয়া আমাৰ বিয়া হোৱা 9 বছৰ কমপ্লিট হ'ল। সুখ দুখৰ মাজত সন্তান 2টি হ'ল, বিপ্লৱ আৰু কাব্যশ্ৰী। সন্তান 2টিৰ মৰম ভালপোৱা লৈ আমি দুয়ো সুখেৰে 9টা বসন্ত পাৰ কৰিলোঁ। পাহিবা, আৰু বহুত লিখিবলৈ থাকি গ'ল, সময়ৰ সোঁতত আধা পাহৰি থাকিলোঁ। সকলো কথা লিখিবও নোৱাৰি, বহুত ধৈৰ্য কষ্ট আৰু সময় লাগিল এই চিঠিখন লিখিবলৈ। অন ডিউটিত ইমান দীঘল এখন ৰচনা লিখাও বহুত মুস্কিল কাম। বহুত আশাৰে বাট চাই ৰ'লোঁ আপোনাৰ সুন্দৰ কণ্ঠত মোৰ লাভ ষ্টৰীটো শুনিব পাম বুলি। শেষত আপোনালৈ আৰু ৰেড এফ এমৰ সমূহ কৰ্মকৰ্তালৈ মৰম আৰু ধন্যবাদ জনালোঁ, আমাৰ দৰে সাধাৰণ মানুহৰ বাবে ইমান ধুনীয়া এটা অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে। থেংক ইউ পাহিবা, এণ্ড থেংক ইউ ৰেড এফ এম। জয় হিন্দ, জয় ভাৰত। এতিয়া আপোনাৰ শুভাকাংক্ষী শ্ৰী অৰূপ ওৰাং। ৱেল, থেংক ইউ ছ' মাছ অৰূপ, আপুনি আপোনাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলে, আৰু আপুনি আৰু বহুত কথা লিখিবলৈ আছে বুলি কৈছে, কিন্তু যিখিনি লিখিছে সেয়াও আমি বহুত চমুকৈ পঢ়িবলগীয়া হৈছে। যিহেতু 2 ঘণ্টাৰ এটা প্ৰগ্ৰেম, গতিকে আমি বহুত কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ, আমাৰো সময়সীমা আছে। বাট যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি ডেফিনেটলি আমি পঢ়িলোঁ আৰু খুব ভাল লাগিলে। আৰু আপোনাক বহুত বহুত শুভেচ্ছা থাকিলে যে আপোনাৰ প্ৰেম ছাকচেছফুল হ'ল, আপুনি হাৰ মানি নগ'ল। যিদৰে আপুনি আপোনাৰ কষ্টত হাৰ মানি যোৱা নাই, লাইফত হাৰ মানি যোৱা নাই, আৰু আপোনাৰ দেশৰ কাৰণে যিদৰে আপুনি হাৰ মনা নাই, ঠিক তেনেদৰে আপুনি প্ৰেমৰো ক্ষেত্ৰত বিজয়ী হ'ল। আৰু আশা কৰোঁ যিমান যি আপোনাৰ জীৱনলৈ আহে, প্ৰব্লেমছ বুলি নকওঁ, যিবোৰ আপছ এণ্ড ডাউনছ আপোনাৰ জীৱনলৈ আহে, আপুনি যাতে তাতো জয়ী হয় আৰু খুব ধুনীয়াকৈ সন্মুখীন হ'ব পাৰে। চ' আকৌ এবাৰ ধন্যবাদ থাকিলে আপোনাক, আপুনি আমাৰ সৈতে আপোনাৰ স্পেচিয়েল ষ্টৰী শ্বেয়াৰ কৰিলে। এণ্ড থেংক ইউ ছ' মাছ ফৰ ছাৰ্ভিং আৰ কাণ্ট্ৰি এণ্ড মেকিং আছ ব্ৰিড পিচফুলি। জয় হিন্দ, জয় ভাৰত। চ' এয়া আছিলে আজি আমাৰ সৈতে অৰূপ ওৰাঙৰ ষ্টৰী, মোৰ ভালপোৱা মাথো তোমাৰ বাবে। এতিয়া বিদায় লৈছোঁ, এটা নতুন ষ্টৰীৰ সৈতে আকৌ আপোনাৰ কাষ চাপিম। আপুনি এই ভিডিঅ'টিৰ শেষত এড্ৰেছটি পাব, আপুনি চিঠি লিখি পঠিয়াই দিব পাৰিব। আৰু যিসকলে ৰেড এফ এমত শুনি আছে বৰ্তমান, আপোনালোকে ইউটিউব ৰেড এফ এম এছএমএছ ইউটিউব চেনেলত গৈ লাষ্টৰ পিনে এড্ৰেছটি পাব, আপুনি পোষ্ট কৰি দিব আপোনাৰ চিঠি। এতিয়া বিদায় লৈছোঁ। অলৱেজ ৰিমেম্বাৰ টু ফল ইন লাভ, বিকজ ইউ উইল গেট টু লাৰ্ণ ইন লাভ, এণ্ড এট দ্য এণ্ড এজ আই চে আই লাভ ইউ। 93.5 ৰেড এফ এম বজাতে ৰহক।